ಕೇವಲ ಆಕಾರವನ್ನು ಬಳಿದಿದೆ. ನಾನು ಹೇಳಬಹುದಾದ ಮಾತು ಬೆಳೆದಿದೆ. ಇಟಲಿಯಲ್ಲಿ ಮೊದಲು ಹೋಸೆ ಸಂಜೆವಾಹು ಮೋದಿಯವರು ಬಟಲ್ ಕೋವಿನ ಅವರು ತುಂಬ ಪ್ರಯತ್ನ ಇಟ್ಟಿದ್ದಾರೆ. ಉತ್ತರ ಅಸ್ತಿಕಾರ್ ಕೇಂದ್ರ ಪ್ರತಿರಕ್ಷಾ ಕೃಷಿ ಮಂತ್ರಿ ಹಾಗೂ ವಿದೇಶ ಮಂತ್ರಿ ಮುಖ್ಯಮಂತ್ರಿ ಹಿಮಂತ ಬಿಸ್ವ ಶರ್ಮಾರ್ ಸಾಕ್ಷಾತ್ ಬುಧವಾರ ಕಾರ್ಯಸೂಚಿಯಲ್ಲಿ ಬ್ರಿಟನ್ನ ವಿದೇಶ ಮಂತ್ರಿ ಡೇವಿಡ್ ಲೇನ್ ಭಾರತ ಭ್ರಮಣ ಹಾಗೂ ನೇಪಾಳ ಪರಾಸ್ತ ಕುರಿ ಮಹಿಳಾ ಏಷ್ಯಾ ಕಪ್ ಟಿ ಟ್ವೆಂಟಿ ಕ್ರಿಕೆಟ್ ಪ್ರತಿಯೋಗಿತಾ ಭಾರತ ಸೆಮಿಫೈನಲ್ ಪ್ರವೇಶ ಇಟಾ ಹುಲಾಕ್ ಮಿಟಂ ಬಟುರಿ ಮುಸ್ಲಿಂ ಮಹಿಳಾ ಸಂಜಾವಾಹ ಚಿಕಿತ್ಸಾ ವಿಜ್ಞಾನ ಸ್ನಾತಕ ಪಾಠ್ಯಕ್ರಮ ನಾಮಭರ್ತಿ ಪರೀಕ್ಷಾ ನೀಟ್ ಯುಜಿ ಬಟಲ್ ಕೋವಿಲೈ আৰু ನಟನ್ಗೆ ಪರೀಕ್ಷಾ ಅನುಷ್ಠಿತ ಕೋವಿಲೈ ನಿರ್ದೇಶ ದಿಬಲೈ ಅಸ್ವೀಕಾರ কৰিছে. ইয়াৰ ফলত সমগ্র দেশৰ চৰকাৰী আৰু ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়সমূহত স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে আজিৰে পৰা পৰামৰ্শ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পথ প্ৰশস্ত হৈছে. বিষয়টোৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় নেতৃত্বাধীন এখন তিনিজনীয়া বিচাৰপীঠে কালি কয় যে পাঁচ মেত অনুষ্ঠিত পৰীক্ষাৰ স্বচ্ছতা প্ৰভাৱিত কৰিব পৰাকৈ ব্যৱস্থাগত ত্ৰুটিৰ বাবে প্ৰশ্নকাকত হাজিৰ হোৱা বুলি কোনো প্ৰমাণ নাই. বিচাৰপীঠখনে কয় যে চলিত বৰ্ষৰ বাবে পৰীক্ষা নতুনকৈ অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিলে দেশ লাখৰ অধিক শিক্ষাৰ্থীৰ ওপৰত প্ৰভাৱ পৰিব আৰু নামভৰ্তি সূচী বিঘ্নিত হ'ব. উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত ইষ্ট ইণ্ডিয়া পোষ্ট পেমেণ্টছ বেংকৰ এশটা শাখা স্থাপন কৰা হ'ব বুলি দেশৰ সাধাৰণ বাজেটত ঘোষণা কৰা হৈছে. 2024-25 বিত্তবৰ্ষৰ বাবে উত্তৰ পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়লৈ আবণ্টিত পুঁজি বৃদ্ধি কৰা হৈছে. এই বুলি ডলাৰ মন্ত্ৰালয়ৰ বাবে 5,900 কোটি টকা ধাৰ্য কৰা হৈছে. উত্তৰ পূৰ্বাঞ্চলৰ আন্তঃগাঁথনি আৰু আঞ্চলিক উন্নয়নৰ লক্ষ্যৰে বাজেটত ৰাজহ ব্যয় হিচাপে প্ৰায় 2,040 কোটি টকা আৰু মন্ত্ৰী ব্যয় হিচাপে প্ৰায় 3,859 কোটি টকা ধাৰ্য কৰা হৈছে. উত্তৰ পূব পৰিষদৰ আঁচনিৰ বাবে 820 কোটি টকাৰ পুঁজি ধাৰ্য কৰা হৈছে. অঞ্চলৰ প্ৰথমৰ প্ৰকল্পৰ বাবে 28,56,00,000 টকা ধাৰ্য কৰা হৈছে. বিশেষ উন্নয়ন পেকেজৰ ভিতৰত বি টি চিৰ বাবে প্ৰায় 174 কোটি টকা, কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ বাবে 50 কোটি টকা তথা ডিমাহাছাৰ স্বায়ত্বশাসিত পৰিষদৰ বাবে 60 কোটি টকা ধাৰ্য কৰা হৈছে. মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰে. তেওঁ বিদেশ মন্ত্ৰী এছ জয়শংকৰক সাক্ষাৎ কৰি এক্ট ইষ্ট নীতি শক্তিশালী কৰাৰ দিশত অসমৰ গঠনমূলক ভূমিকাৰ বিষয়ে আলোচনা কৰে. তদুপৰি বিদেশী বিনিয়োগকাৰীসকলক অসমৰ বিকাশৰ ক্ষেত্ৰত অংশীদাৰ হবলৈ উৎসাহিত কৰাৰ বাবে পদক্ষেপ লবলৈ তেওঁ আহান জনায়. ৰাজ্যখনক দক্ষিণ পূব এছিয়াৰ উপযুক্ত প্ৰৱেশদ্বাৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থা আৰু কেন্দ্ৰীয় চৰকাৰৰ পদক্ষেপ সম্পৰ্কে মুখ্যমন্ত্ৰীয়ে আলোচনা কৰে. ডঃ শৰ্মাই কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানক কৰা সাক্ষাৎকালত অসমৰ প্ৰধানমন্ত্ৰী গ্ৰাম স্বৰাজ যোজনা আৰু এম জি এনৰেগা ৰূপায়ণ সম্পৰ্কে অৱগত কৰে. তদুপৰি ৰাজ্যখনত জৈৱিক কৃষি পদ্ধতি গ্ৰহণ আৰু কৃষি ক্ষেত্ৰত যোগান শৃংখলাত প্ৰতিবন্ধকতা আঁতৰোৱাৰ বাবে ভৱিষ্যতৰ পদক্ষেপসমূহৰ বিষয়ে আলোচনা কৰে. মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰি অসমত প্ৰতিৰক্ষা কৰিডৰ নিৰ্মাণ সন্দৰ্ভত আলোচনা কৰে. ইয়াৰ বাবে অসমত উপলব্ধ সুবিধা সম্পৰ্কে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীক অৱগত কৰি ৰাজ্যখনত প্ৰতিৰক্ষা সন্মিলন আয়োজন কৰাৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হয়। নীতি আয়োগৰ বিশেষ কাৰ্যসূচী সম্পূৰ্ণ অভিযানৰ অধীনত অসমৰ কেইবাখনো জিলাত কাৰ্যসূচী অব্যাহত আছে। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত স্বাস্থ্য আৰু কৃষি বিভাগে বিভিন্ন সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিছে। সম্পূৰ্ণ অভিযানৰ অধীনত অভিলাষী জিলা আৰু অন্যান্য খণ্ডসমূহত মহিলা আৰু শিশুৰ স্বাস্থ্য আৰু পৰিপুষ্টিৰ দিশটো উন্নত কৰাৰ বাবে লক্ষ্য লোৱা হৈছে। ইয়াৰ অংশ হিচাপে মূলত প্ৰথম 3 মাহতে পঞ্জীয়নভুক্ত প্ৰসূতিৰ সংখ্যা বৃদ্ধিৰ পদক্ষেপ লোৱা হৈছে। তদুপৰি সংহত শিশু বিকাশ সেৱাৰ অধীনত প্ৰসূতিৰ পৰিপূৰক খাদ্য যোগান, শিশুক মাতৃদুগ্ধ পালন কৰাৰ প্ৰতি সজাগতা সৃষ্টিৰ দ্বাৰা শিশুৰ সম্পূৰ্ণ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ লক্ষ্য লোৱা হৈছে। সম্প্ৰতি বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহতো প্ৰসূতি আৰু শিশুৰ স্বাস্থ্য ৰক্ষাৰ বাবে অভিযানৰ অধীনত ব্যৱস্থা অব্যাহত ৰখা হৈছে। ইপিনে চৰকাৰে 2015 চনতে কৃষকৰ বাবে আৰম্ভ কৰা ভূমি স্বাস্থ্য কাৰ্ডৰ যোগেদি মাটিৰ নমুনা সংগ্ৰহৰ হাৰ, প্ৰতিটো খণ্ডত মধুমেহ আৰু উচ্চ ৰক্তচাপজনিত ৰোগীসকলক চিনাক্তকৰণৰ হাৰ আৰু একোটা উন্নয়ন খণ্ডত থকা আত্মসহায়ক গোটৰ বিপৰীতে পুঁজিগত কৰি থকা গোটৰ হাৰ বৃদ্ধিৰ পদক্ষেপ লোৱা হৈছে। একেদৰে বিদ্যুৎ যোগান থকা মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়ৰ হাৰ তথা পাঠ্যক্ৰম আৰম্ভ হোৱাৰ এমাহৰ ভিতৰতে পাঠ্যপুথি বিতৰণৰ হাৰ বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে। 3 মাহজোৰা সম্পূৰ্ণ অভিযানৰ অংশ হিচাপে নিৰ্বাচিত জনপ্ৰতিনিধিৰ লগতে জিলা তথা খণ্ড বিষয়াসকলে গ্ৰাম সভা, নাটক, পুষ্টিকৰ আহাৰ মেলা, স্বাস্থ্য শিবিৰ, প্ৰদৰ্শনী, সজাগতা সভা আৰু সমাধান আদি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে। শিৱসেনাৰ নিযুক্তি কাৰ্যালয় শোণিতপুৰৰ মিছামাৰী সেনা ছাউনীত অসমৰ কেইবাখনো জিলাৰ নিৰ্বাচিত প্ৰাৰ্থীৰ বাবে অগ্নিবীৰ নিযুক্তি সমাৱেশৰ আয়োজন কৰিছে। এই সমাৱেশ অহা 27 জুলাইলৈ অব্যাহত থাকিব। যোৱা এপ্ৰিল মে মাহত দেশজুৰি অনুষ্ঠিত প্ৰৱেশ পৰীক্ষাত শোণিতপুৰ, বিশ্বনাথ, নগাঁও আৰু মৰিগাঁও জিলাৰ উত্তীৰ্ণ প্ৰাৰ্থীৰ বাবে এই নিযুক্তি সমাৱেশৰ আয়োজন কৰা হয়। জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰই কালি যশপুৰ ষ্টেডিয়ামত উপস্থিত হৈ প্ৰাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে। উল্লেখযোগ্য যে নিযুক্তি সমাৱেশৰ সময়ত প্ৰায় 1,100গৰাকী নিৰ্বাচিত অগ্নিবীৰ প্ৰাৰ্থীয়ে কঠিন বাছনি পৰীক্ষাৰ মাজেৰে পাৰ হ'ব লাগিব। প্ৰাৰ্থীসকলে শাৰীৰিক সক্ষমতা আৰু স্বাস্থ্য পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। যশস্বী সংগীত পৰিচালক ৰমেন বৰুৱাৰ যোৱা তিনিদিন ধৰি নিখোজ হৈ আছে। শ্ৰীবৰুৱাৰ সন্ধান বিচাৰি মহানগৰ আৰক্ষীয়ে ভিন্ন প্ৰান্তত অভিযান অব্যাহত ৰাখিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পিছফালৰ গণগোটৰ এছ ডি আৰ এফ আৰু এন ডি আৰ এফ বাহিনীয়ে শ্ৰীবৰুৱাৰ সন্ধানত অভিযান চলায়। অৱশ্যে এই পৰ্যন্ত সংগীত পৰিচালকগৰাকীৰ সংসূত্ৰ ওলোৱা নাই। প্ৰায় 37 ঘণ্টা উকলিত হোৱাৰ পাছতো বৰুৱাৰ সন্ধান নোলোৱাক লৈ আত্মীয়স্বজনৰ লগতে ভুক্তভোগীসকল উদ্বিগ্ন হৈ পৰিছে। আজিও শিল্পীগৰাকীৰ সন্ধানত আৰক্ষীৰ লগতে এন ডি আৰ এফ বাহিনীয়ে ব্ৰহ্মপুত্ৰ নামনিৰ ভিন্ন প্ৰান্তত অভিযান চলাব। যোৱা নিশা মহানগৰ আৰক্ষীয়ে স্নেফৰ ডগৰ সহায়ত মহানগৰীৰ বিভিন্ন অংশত শ্ৰীবৰুৱাক বিচাৰি অভিযান চলায়। দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বঁটাসমূহৰ বাবে মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া চলিত বৰ্ষৰ 15 ছেপ্টেম্বৰ পৰ্যন্ত মুকলি থাকিব। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই সন্দৰ্ভত প্ৰকাশ কৰা মতে পদ্ম বঁটাৰ বাবে মনোনয়ন আৰু পৰামৰ্শসমূহ ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেলত অনলাইন ব্যৱস্থাৰ জৰিয়তে গ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে পদ্মবিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী হিচাপে অভিহিত এই পদ্ম বঁটাসমূহ হ'ল দেশৰ সৰ্বোচ্চ পৰ্যায়ৰ অসামৰিক সন্মান। 1995 চনত প্ৰৱৰ্তন কৰা এই বঁটাসমূহ প্ৰতিবছৰে গণৰাজ্য দিৱসৰ সৈতে সংগতি ৰাখি ঘোষণা কৰা হয়। কলা, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া, ভেষজ, সামাজিক কৰ্ম, বাণিজ্য আৰু উদ্যোগ তথা বিজ্ঞান আৰু অভিযান্ত্ৰিক ক্ষেত্ৰলৈ আগবঢ়োৱা বিশিষ্ট তথা প্ৰতিক্ৰমী সেৱাৰ প্ৰতি স্বীকৃতি প্ৰদানৰ উদ্দেশ্যে এই বঁটাসমূহ আগবঢ়োৱা হয়। উল্লেখযোগ্য যে চিকিৎসক আৰু বিজ্ঞানীসকলৰ বাহিৰে ৰাজহুৱা খণ্ডৰ অন্তৰ্গত প্ৰতিষ্ঠানত কৰ্মৰত লোকসকলকে ধৰি চৰকাৰী চাকৰিয়ালসকল এই বঁটাৰ বাবে মনোনীত নহয়।
भारतीय साक्ष्य अधिनियम मतलब नया कानून 1 जुलाई से लागू। आजाद भारत के अपने कानून।
तारीख पर तारीख, युग का हो गया अंत। न्यायिक प्रक्रिया के लिए समय सीमा तय। भारतीय नागरिक सुरक्षा संहिता 1 जुलाई से लागू। आजाद भारत के अपने कानून।
ব্ৰিটেইনৰ বিদেশ মন্ত্ৰী ডেভিড লেনে আজি দুদিনীয়া ভাৰত ভ্ৰমণসূচীৰে দিল্লীত উপস্থিত হ'ব। বিদেশ মন্ত্ৰীগৰাকীয়ে ভ্ৰমণকালত সৰ্বাত্মক কৌশলগত সহযোগিতা সুদৃঢ় কৰা আৰু ভাৰত ব্ৰিটেইন মুক্ত বাণিজ্য চুক্তি সম্পৰ্কে আলোচনা কৰিব। ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কিৰ ষ্টাৰ্মাৰৰ নেতৃত্বত লেবাৰ পাৰ্টীৰ চৰকাৰ গঠন হোৱাৰ পাছত এয়া দুয়োখন দেশৰ মাজত উচ্চ পৰ্যায়ৰ প্ৰথম আলোচনা হ'ব। অব্যাহত বিদেশ মন্ত্ৰীগৰাকীয়ে আজি বিয়লি বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰক সাক্ষাৎ কৰিব। শ্ৰীলেনে বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেল আৰু ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালৰ সৈতে আলোচনাত মিলিত হোৱাৰ কথা আছে। তেওঁ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো সাক্ষাৎ কৰিব। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কিৰ ষ্টাৰ্মাৰৰ মাজত 6 জুলাইত ফোনযোগে হোৱা বাৰ্তালাপৰ সময়ত দুয়োগৰাকী নেতাই উভয় দেশৰ মাজৰ সহযোগিতা সুদৃঢ় কৰাৰ বাবে আৰু 2030 চনৰ বাবে পৰিকল্পনা সম্পৰ্কে আলোচনা কৰিছিল। প্ৰধানমন্ত্ৰীদ্বয়ে প্ৰতিৰক্ষা তথা নতুন প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তনকে ধৰি বিভিন্ন ক্ষেত্ৰত সহযোগিতা গভীৰ কৰি তুলিবলৈ সহমতি প্ৰকাশ কৰিছে। চৰাইদেউ মৈদাম ক্ষেত্ৰ ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰাটোৰ পৰা নিশ্চিত হৈ পৰিছে। 21 জুলাইৰ পৰা নতুন দিল্লীত অনুষ্ঠিত ইউনেস্কোৰ 46 সংখ্যক অধিৱেশনৰ যিকোনো এটা দিনত এই স্বীকৃতি ঘোষণাৰ সম্ভাৱনা আছে। 31 জুলাইলৈকে হ'বলগীয়া এই অধিৱেশনত ভাৰতকে ধৰি 150খন দেশে অংশগ্ৰহণ কৰিছে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে চৰাইদেউ মৈদাম ক্ষেত্ৰক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ বাবে সকলো পদক্ষেপ গ্ৰহণ কৰিছে। ৰেল মন্ত্ৰী কেশৱ মহন্ত ৰেল বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে কালি এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। বৈঠকত ৰেল খণ্ডৰ উন্নয়নৰ সৈতে জড়িত বিভিন্ন গুৰুত্বপূৰ্ণ আঁচনি তথা প্ৰকল্প সন্দৰ্ভত আলোচনা কৰা হয়। ৰাজ্যিক ৰেল নীতি প্ৰণয়ন, মাছৰ পোনা সম্পৰ্কীয় আদৰ্শ সঞ্চালন প্ৰণালী প্ৰৱৰ্তন, নতুন ৰেল প্ৰকল্পৰ বাবে কেন্দ্ৰীয় পুঁজি আহৰণ তথা নিয়ম পালন ক্ষেত্ৰৰ সম্প্ৰসাৰণত ব্যক্তিগত খণ্ডৰ বিনিয়োগ আদি বিষয়ে বৈঠকত আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে ৰাজ্যত নিয়ম পালন সুসংগঠিত ৰূপত আগবঢ়াই নিয়াৰ উদ্দেশ্যে নিয়ম নীতিসমূহ সঠিকভাৱে যুগুতাবলৈ সংশ্লিষ্ট বিষয়াসকললৈ নিৰ্দেশ দিয়ে। বৈঠকত ৰেল বিভাগৰ আয়ুক্ত সচিব, সঞ্চালক তথা অসম ৰেল উন্নয়ন নিগম আৰু ফ্ৰিছফিডৰ কেইবাগৰাকী বিষয়া উপস্থিত থাকে। শিক্ষামন্ত্ৰী ডাঃ ৰমেশ বেগুৱে কালি লখিমপুৰৰ গগৈমুখ মণ্ডলৰ 2023 বৰ্ষৰ হাইস্কুল শিক্ষান্ত তথা উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিতে উত্তীৰ্ণ হোৱা মেধাৱী শিক্ষাৰ্থীসকলক মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ চেক প্ৰদান কৰে। গগৈমুখৰ চেটিয়াকাৰত আয়োজিত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে এই অনুদানে শিক্ষাৰ্থীসকলে শিক্ষাগ্ৰহণৰ পথত সহায় কৰিব বুলি আশা প্ৰকাশ কৰে। পৰিৱেশ তথা বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ধুবুৰী জিলাত প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল সন্দৰ্ভত এখন পৰ্যালোচনামূলক বৈঠকত মিলিত হয়। বৈঠকত সমাগত অমৃত বৃক্ষ আন্দোলন 2024ৰ প্ৰস্তুতি সন্দৰ্ভতো পৰ্যালোচনা কৰা হয়। ধুবুৰী জিলা প্ৰশাসন তথা বন বিভাগৰ কেইবাগৰাকীও বিষয়াই আলোচনাত অংশগ্ৰহণ কৰে। অধ্যাপক যতীন শৰ্মাক বহুমঞ্চ বিশ্ববিদ্যালয়ৰ ৰেক্টৰ হিচাপে নিযুক্তি দিয়া হৈছে। বিশ্ববিদ্যালয়খনৰ বায়ু টেকনলজি বিভাগত তেওঁ অধ্যাপক হিচাপে কৰ্মৰত আছিল। ভাৰতে কালি শ্ৰীলংকাৰ ডাম্বলত অনুষ্ঠিত মহিলাৰ এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ পৰ্যায়ৰ নিজৰ অন্তিমখন খেলত নেপালৰ বিলাসীৰণক পৰাস্ত কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰে। নেপালে 179 ৰাণৰ বিজয়লক্ষৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত বিশ্ব অভাৰত 9টা উইকেট হেৰুৱাই 96 ৰাণহে কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ হৈ দীপ্তি শৰ্মাই 3টা উইকেট দখল কৰাৰ বিপৰীতে ৰাধা যাদৱ আৰু অৰুন্ধতী ৰেড্ডীয়ে 2টাকৈ উইকেট লাভ কৰে। ইয়াৰ আগেয়ে ভাৰতে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ শেফালী বাৰ্মাৰ 81 আৰু দয়ানন্দ হেমলতাৰ 47 ৰাণৰ সহায়ত নিৰ্ধাৰিত বিশ্ব অভাৰত 3টা উইকেটৰ বিনিময়ত 178 ৰাণ সংগ্ৰহ কৰে। শেফালী বাৰ্মা আৰু হেমলতাৰ প্ৰথম উইকেটৰ জুটিত 122 ৰাণ সংগ্ৰহ কৰে। শেফালী বাৰ্মাক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। প্ৰতিযোগিতাৰ গ্ৰুপ এৰ পৰা ভাৰত আৰু পাকিস্তানে ইতিমধ্যে ছেমিফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে নেপাল আৰু ইউএই প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে। দ্বিতীয় অসম টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ 2024ত পদক বিজয়ী খেলুৱৈসকলক কোকৰাঝাৰ জিলাৰ টাইকোৱাণ্ডো সংস্থাই কালি জিলাখনৰ চিখলাঝাৰত সম্বৰ্ধনা জ্ঞাপন কৰে। উল্লেখযোগ্য যে তেজপুৰত অনুষ্ঠিত প্ৰতিযোগিতাখনত খেলুৱৈসকলে 19টা সোণৰ পদক, 7টা ৰূপৰ আৰু 9টা ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সমৰ্থ হয়। দুলীয়াজান মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ প্ৰাক্তন মুৰববী ডঃ ৰীণা শৰ্মা যোৱা নিশা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত পৰপ্ৰত্যে ঘটে। যাদৱপুৰ বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী গ্ৰহণ কৰা ডঃ ৰীণা শৰ্মা নতুন দিল্লীৰ অসম এছ'চিয়েচন, উৰুলি, সৃষ্টি, ইনি ফাউণ্ডেশ্যন, সমন্বয় আদিকে ধৰি কেইবাটাও সংস্থাৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 80 বছৰ। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান আগশাৰীৰ বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত প্ৰকাশিত বাতৰিত চমু অৱলোকন আগবঢ়াইছে ইভা মহন্তই। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মঙলবাৰে লোকসভাত 2024-25 বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট দাখিল কৰে। এই বাতৰিটো দৈনিক অসম কাকতে লক্ষ্য মাত্ৰ সুখন নৱবৰ্ষক নৱপ্ৰজন্ম আকৰ্ষণ শীৰ্ষক সন্মানেৰে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। একেটা বাতৰি অসমৰ প্ৰতিদিন কাকতে সহযোগী সন্তুষ্টিৰে ভাৰসাম্য বাজেট শীৰ্ষক সন্মানেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। ফাৰ্ষ্ট প্ৰজেক্ট অফ মডেল ট্ৰিপল অ' গড প্ৰজেক্টৰ শীৰ্ষক শিৰোনামেৰে দি আছাম ট্ৰিবিউন কাকতে একেটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শাসনত ৰাজ্যত অভাৱনীয় হাৰত হ্ৰাস পাইছে অপৰাধৰ গোচৰ। 2019 চনত 132,877 গোচৰৰ বাতৰিতে চলিত বৰ্ষৰ জুন মাহ পৰ্যন্ত মাত্ৰ 25,079 গোচৰ ৰুজু হোৱাৰ তথ্য আৰক্ষী সঞ্চালক প্ৰধান জে পি সিঙে প্ৰকাশ কৰিছে। এই বাতৰিটো অসমৰ খবৰ কাকতে প্ৰথম পৃষ্ঠাৰ গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। এ পি চি কৃষি বিষয়ৰ বাচনি কেলেংকাৰী দোষীৰ শাস্তিক লৈ শুনানি। দৈনিক অগ্ৰদূত কাকতে দোষী সাব্যস্ত হোৱাৰ পাছত মুখত ফুটিছে মানৱীয়তাৰ কথা শীৰ্ষক শিৰোনামেৰে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। সন্ধানৰ বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱাৰ সোমবাৰে দিনৰ 10:30 পৰা সন্ধানহীন হৈ আছে বিশিষ্ট সংগীত পৰিচালকগৰাকী। এই বাতৰিটো আমাৰ অসম কাকতে সুৰকাৰ সন্ধান নাই জয়স্থলী অভিযান শীৰ্ষক শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। শিল্পীগৰাকীৰ নিৰ্দেশৰ বাতৰিটো নিৰ্মল বাৰ্তা কাকতে যেন বতাহৰ সৈতে মিলিগৰ ৰমেন দা শীৰ্ষক শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰি চমু অৱলোকন। ধন্যবাদ ইভা। আগবাঢ়িছো পৰৱৰ্তী বাতৰিলৈ। অহা 26 জুলাইৰ পৰা ফ্ৰান্সৰ ৰাজধানী পেৰিছত অলিম্পিক 2024 অনুষ্ঠিত হ'ব। বিশ্বৰ বয়সস্থ দেশৰ প্ৰায় 10,500গৰাকী ক্ৰীড়াবিদে পেৰিছ অলিম্পিকত অংশ ল'ব। ভাৰতৰ 117গৰাকী খেলুৱৈ ইতিমধ্যে পেৰিছত উপস্থিত হৈছে। দেশৰ হৈ অসম কন্যা ৰাধিনা বৰগোহাঁয়ে বক্সিঙৰ 75 কিলোগ্ৰাম শাখাত অংশগ্ৰহণ কৰিব। দ্বিতীয়বাৰৰ বাবে অলিম্পিকত পদক জয়ৰ লক্ষ্যৰে ৰাধিনা পেৰিছত উপস্থিত হৈছে। লাভিনাৰ সাফল্য কামনা কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰ্লোচা আৰু অসম অলিম্পিক সংস্থাই গামোচাত স্বাক্ষৰৰ লাভিনা বৰগোহাঁইলৈ শুভেচ্ছা জনাইছে। চলিত বৰ্ষৰ নীট ইউ জি বাতিল কৰিবলৈ আৰু নতুনকৈ পৰীক্ষা অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিবলৈ উচ্চতম ন্যায়ালয়ৰ অস্বীকাৰ। কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী, কৃষি মন্ত্ৰী আৰু বিদেশ মন্ত্ৰীক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সাক্ষাৎ। দুদিনীয়া কাৰ্যসূচীলৈ ব্ৰিটেইনৰ বিদেশ মন্ত্ৰী ডেভিড লিনে ভাৰত ভ্ৰমণ আৰু নেপালক পৰাস্ত কৰি মহিলাৰ এছিয়া কাপ টি20 ক্ৰিকেট প্ৰতিযোগিতাত ভাৰতৰ ছেমিফাইনেলত প্ৰৱেশ। আমাৰ এতিয়া বাতৰি ইমানতে অন্ত পৰিল।